يا أيها الذين أوتوا الكتاب آمنوا بما نزلنا مصدقا لما معكم من قبل أن نطمس وجوها فنردها على أدبارها أو نلعنهم كما لعنا أصحاب السبت وكان أمر الله مفعولا.
هي كتاب প্রাপ্ত হকল আমি মুখমণ্ডল সমূহক বিকৃত কৰি পশ্চাৎ ফালে ঘূৰাই দিয়াৰ আগতে অথবা আসহাবুস সাবত অর্থাৎ শনিবার অমান্যকারী সকলক যিদৰে অভিসম্পাত কৰিছিল সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থক ৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ইমান পোষণ কৰা। জানিছোৱা আল্লাহৰ আদেশ কাৰ্যকৰী হবই হ'ব।